ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি ভালে কুশলে আছে। গতিশীলেই জীৱনৰ খোজে খোজে বিভিন্ন ঘাত প্ৰতিঘাত আছে। এই ঘাত প্ৰতিঘাতবোৰ পাৰ হৈ যাবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত সাৰথি, এজন প্ৰকৃত বন্ধু আৰু এজন পথ প্ৰদৰ্শক। গোটেই মানৱ জাতিৰেই এই সাৰথি, বন্ধু আৰু পথ প্ৰদৰ্শক আৰু সকলোৰে উদ্ধাৰকৰ্তাজনৰ বিষয়ে জনাবলৈকে আমি এয়া আপোনালৈ লৈ আহিছো পবিত্ৰ বাইবেলৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু, অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায় অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াবচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিব আমি নোৱাৰো যদিহে তুমি আমাক বুজাই নিদিয়া। প্ৰভু, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়মৰ ইয়োবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 17 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াই লৈ গলো, নহয় জানো? আজি আমি 18 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। 18 নম্বৰ অধ্যায়ৰ মূল বিষয় হ'ল বিলদদৰ উপদেশ, ইয়োবৰ আন এজন বন্ধু বিলদদৰ উপদেশ। এয়া চুহাতীয়া বিলদদৰ উপদেশ। তেওঁ ঘটনাবিলাক একেৰাহে মণি গঠাৰ দৰে গাঁঠি গাঁঠি কৈ যাব পাৰিছিল আৰু তাৰে কিছুমান অৱশ্যে ভাল কথাও আছিল, কিন্তু কিছুমান কথা ইয়োবৰ বাবে বৰ অসহনীয় আছিল। এই বক্তৃতাৰ বিষয়ে আমি 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈ পঢ়িছো। আৰু চুহিয়া বিলদদে পুনৰ উত্তৰ কৰি ক'লে, তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে, তাৰ পাছত আমি কথা ক'ব পাৰোঁ। আমিনো কেলেই পশুতুল্য গণিত হৈছো আৰু তোমালোকৰ দৃষ্টিত আমিনো কেলেই অসুচী হৈছো? বিলদদে কোৱা এই কথাখিনিৰ অৰ্থটো এনেকুৱা, ইয়োব, তুমি যদি মনে মনে থাকা তেন্তে আমি তোমাক কথা ক'ব পাৰোঁ আৰু তুমি আমাৰ কথালৈ মন দিয়া। তুমি ইতিমধ্যে বহুত কথা ক'লা, কিন্তু আচলতে তুমি একো নকৈ আমাৰ কথাহে শুনিব লাগিছিল। কিন্তু প্ৰকৃততে ইয়োব আৰু তেওঁৰ বন্ধুসকলে কথা কোৱাৰ পৰা বিৰত থাকিব লাগিছিল আৰু ঈশ্বৰে কিবা কয় নেকি তালৈহে অপেক্ষা কৰিব লাগিছিল, কিন্তু নাই, ঈশ্বৰৰ কথা শুনিবলৈ তেওঁলোক কোনোৱেই প্ৰস্তুত নাছিল। যি কি নহওক, ঈশ্বৰে কিন্তু ইয়োবক তেওঁৰ কথা শুনিবলৈ প্ৰস্তুত কৰি আছে আৰু ইয়োবেও অৱশ্যে শুনিব। আনহাতে বিলদদে কৈছে, আমিনো কেলেই পশুতুল্য গণিত হৈছো আৰু তোমাৰ দৃষ্টিত অসুচী গণিত হৈছো? বিলদদে এই কথা কিয় ক'লে জানেনে প্ৰিয় শ্ৰোতা? আচলতে তেওঁলোকে ইয়োবক পশুতুল্য আৰু অসুচী বুলি গণ্য কৰিছে। 4 আৰু 5 নম্বৰ পদ, ক্ৰোধত বিদৰুৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ'ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব, নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব। প্ৰিয় শ্ৰোতা, বিলদদে ইয়োবক কৈছে যে তেওঁৰ সুবিধাৰ কাৰণে ঈশ্বৰে তেওঁৰ নিয়ম সলাব বুলি ইয়োবে ভাবে নেকি? ঈশ্বৰ অতীতত যেনেকুৱা আছিল আজিও তেনেকুৱাই আছে, কিন্তু ইয়োব হলে সলনি হ'ব লাগিব। আনহাতে বিলদদে ইয়োবক কৈছে যে ইয়োবে তেওঁলোকৰ কথা মানিব নোৱাৰেনে, যাতে তেওঁলোকে এটা সিদ্ধান্তত উপনীত হ'ব পাৰে? নাইবা ইয়োবে ভাবে নেকি যে তেওঁলোকৰ পৰামৰ্শ তেওঁৰ বাবে অযোগ্য আৰু তেওঁৰ যে বিশ্বাস আৰু ধাৰ্মিকতা, সেইবোৰেহে তেওঁকে বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব? ছয় নম্বৰ পদৰ পৰা আঠ নম্বৰ পদ, তাৰ তম্বুত পোহৰেই আন্ধাৰ হ'ব আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব। তাৰ খোজৰ শক্তি কম হৈ যাব আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব, কিয়নো তাৰ নিজৰ ভৰিয়েই নিজক জালৰ মাজত পেলাই দিয়ে আৰু সি পাশৰ ওপৰেদি ফুৰে। ইয়াত বিলদদে ইয়োবক পুনৰ দোষী বুলি পতিয়ন নিয়াবলৈ এইদৰে কৈছে যে তেওঁ জালত মাছ লগাৰ দৰে লাগি গৈছে, কিন্তু তাৰ কাৰণে তেওঁলোক অকণো দায়ী নহয়, তেওঁলোকে মাত্ৰ তেওঁক সহায় কৰিবলৈহে তাত আছে। কিন্তু তেওঁলোকৰ একো কথাই নুশুনে, তথাপিতো আকৌ কৈছে যে তেওঁৰ জীৱনত নিশ্চয় কিবা এটা গুপুত পাপ আছে আৰু সেইকাৰণে তেওঁ এই বিপদৰ জালত পৰিছে। এতিয়া ন আৰু দহ নম্বৰ পদ পঢ়িছো, কুণ্ডাই তাৰ ভৰিৰ গুৰুৱাত ধৰিব আৰু সি ফান্দত ধৰা পৰিব, তাৰ নিমিত্তে মাটিত খুৰুচা লুকুৱাই পতা আছে আৰু তাৰ নিমিত্তে বাটত ফাঁচ পতা আছে। ইয়াত কুণ্ডা মানে ফান্দক বুজোৱা হৈছে। বিলদদে ইয়োবক কৈছে, তুমি ফান্দত ভালুকৰ দৰে ধৰা পৰিছা, কাৰণ প্ৰলোভন দেখুৱাই তুমি নিশ্চয় কাৰোবাক ঠগাইছা, নহলে তুমি নিজে ফান্দত নপৰিলাহেঁতেন। তুমি সোঁৱৰণ কৰি চোৱা, বৰশীৰ টোপেৰে মাছ ধৰাৰ নিচিনাকৈ কাৰ্য তুমি কৰিছানে নাই? প্ৰিয় শ্ৰোতা, বিলদদে যুক্তি সহকাৰে প্ৰমাণ কৰিব বিচাৰিছে যে ইয়োব পাপী আৰু পাপৰ কাৰণে তেওঁৰ আজি এই অৱস্থা হৈছে। কিন্তু সকলোৰে ক্ষেত্ৰত এই কথা সঁচা নহয়, কাৰণ পাপ অনুসাৰে মানুহৰ জীৱনলৈ বিপদ নাহে। এঘাৰ পৰা সোতৰ পদলৈকে পঢ়িম, কেওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব আৰু খোজে খোজে তাক খেদি যাব, ভোকত তাৰ বল কমি যাব আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব। মৃত্যুৰ জ্যেষ্ঠ পুত্ৰই তাৰ সৰ্বাংগ গ্ৰাস কৰিব আৰু তাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ খাই পেলাব। সি তম্বুতেই সি আশ্ৰয় ল'ব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ'ব, ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ'ব। তাৰ অসম্পৰ্কীয়বিলাকে তাৰ তম্বুত বাস কৰিব, তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ'ব, তলত তাৰ শিপাবোৰ শুকাব আৰু ওপৰত তাৰ ডাল কটা যাব, পৃথিৱীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ'ব আৰু গাঁৱে ভূঞে তাৰ নাম নল'ব। বিলদদে কৈছে যে বীজাণুৱে দুষ্টবোৰৰ শৰীৰ নষ্ট কৰে, ঈশ্বৰৰ অগ্নিয়ে তেওঁলোকৰ বাসস্থান ধ্বংস কৰে, তেওঁলোকৰ বংশ ঈশ্বৰে নিৰ্মূল কৰে, তেওঁলোকৰ নাম পৃথিৱীৰ পৰা নাইকিয়া কৰে, তেওঁলোকৰ বংশ পৰিয়ালৰ সন্তান সন্ততি নাইকিয়া হয় আৰু তেওঁলোক নিৰ্জন আৰু অকলশৰীয়া হয়। এই উক্তিটো সঁচা হ'ব পাৰে, কিন্তু সেইবুলি এইটো যে ইয়োবৰ জীৱনত প্ৰযোজ্য তেনে নহয়। আমি ভাবোঁ যে বহু সময়ত আমাৰ পৰামৰ্শবিলাক আনৰ কাৰণে বিপদজনক হৈ পৰে। মনোবিজ্ঞানীসকলৰ ক্ষেত্ৰতো আমি ক'ব বিচাৰোঁ যে তেওঁলোকে বহু সময়ত ভাল কামেই কৰে, কিন্তু কেতিয়াবা সমস্যাবিলাক বেলেগ দৃষ্টিকোণৰ পৰা বিবেচনা কৰে আৰু সেইকাৰণে প্ৰকৃত সমস্যা ধৰা পেলোৱাত ভুল হয়। ইয়োবৰ বন্ধুসকলেও সুপৰামৰ্শৰ দ্বাৰা ইয়োবক সহায় কৰিব বিচাৰিছিল যদিও তেওঁ সহায় কৰিব পৰা নাছিল, কাৰণ ইয়োবক তেওঁলোকে বেলেগ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিছিল, কিন্তু ইয়োব তেনেকুৱা লোক নাছিল। ওঠৰৰ পৰা বিশ পদলৈকে পঢ়িছো, তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ'ব আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব, স্বজাতীয়বিলাকৰ মাজত তাৰ পুনাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব, তাৰ দূৰদিন দেখি পশ্চিমত থকা লোকবিলাকে বিস্ময় মানিব আৰু পূবত থকাবিলাকে চিঞৰি উঠিব। যিকোনো মানুহেই পু জী আৰু নাতিপুতিৰ মুখ দেখা পাবলৈ ইচ্ছা কৰে, কাৰণ তেওঁলোক হ'ল পৰিয়ালৰ শান্তি, আনন্দ, সৌন্দৰ্য আৰু গৌৰৱৰ উৎস। পিতৃ মাতৃয়ে নিজৰ পু জীৰ পৰা বহু কিবাকিবি আশা কৰে। বহু সময়ত ভাল মানুহতকৈও দুষ্ট মানুহৰ অধিক ভাল ল'ৰা ছোৱালী থকা দেখা যায়। ইয়োবৰো পুঁজি আছিল, কিন্তু সেই সময়ত এজনো নাছিল, সকলোকে বধ কৰা হৈছিল। সেইকাৰণে এই অৱস্থাত বিলদদে ইয়োবক সন্তানসকলৰ কথা কৈ অধিক শোকাতুৰ কৰা উচিত হোৱা নাছিল, বৰং ই এক নিষ্ঠুৰ আঘাত আছিল, কিন্তু ঈশ্বৰে তেওঁক সকলোবিলাক ঘূৰাই দিব, আমি পিছলৈ সেইটো দেখা পাম। একৈশ নম্বৰ পদ, নিশ্চয় অধৰ্মীৰ বাসস্থান এই ৰূপ আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা। ইয়াত আমি দেখিবলৈ পাইছো যে বিলদদে দুষ্টলোকৰ পৰিণামৰ এটি বিৱৰণ দাঙি ধৰিছে আৰু ইয়োবক দুষ্টসকলৰ মাজৰ এজন বুলি কৈছে। বিলদদে ইয়োবক ইয়াকো কৈছে যে তেওঁৰ গুপুত পাপৰ উচিত শাস্তি পাইছে আৰু এতিয়া জীৱনৰ শেষকালত উপস্থিত হৈছে। কিন্তু ইয়োবলৈ যি যি ঘটিছিল সেইবিলাক যে যিকোনো মানুহলৈ ঘটিব পাৰে সেই কথা তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল, কিন্তু এইটো কথাতে লাগি আছিল যে ইয়োবৰ কিবা গুপুত পাপৰ কাৰণেহে তেওঁলৈ এই সকলো ঘটিছে। ওঠৰ অধ্যায়ৰ আলোচনা ইমানতে শেষ হ'ল, ঊনৈশ নম্বৰ অধ্যায়লৈ আহিছো। ইয়াৰ মূল বিষয় হ'ল বিলদদৰ প্ৰতি ইয়োবৰ উত্তৰ। ইউবৰ ক্ষেত্ৰত আমি দেখা পাইছো যে তেওঁ নিজেও ভুল কৰিছে। তেওঁ বাৰু জানিছিল যে তেওঁৰ বন্ধুসকলে ভুল কৰিছে, কিন্তু তেওঁলোকৰ ভুলে ইউবক যে শুধৰাব নোৱাৰে তাকোতো ইউবে জানিব লাগিছিল। গতিকে ইউবৰ ধাৰণাও ভুল আছিল, লগতে ঈশ্বৰৰ বিষয়েও ইউবৰ এটা ভুল ধাৰণা আছিল। মাজে মাজে তেওঁ ঈশ্বৰৰ কথা কৈছে যদিও সেয়াই সম্পূৰ্ণ নাছিল। ইউবৰ উত্তৰৰ বিষয়ে আমি 1 আৰু 2 নম্বৰ পদটো পঢ়িছো। তেতিয়া ইউবে পুনৰাই উত্তৰ কৰি কলে, তোমালোকেনো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা আৰু বাক্যেৰে মোক গুৰি কৰিবা? ইউবক কথাৰে যেনেকৈ আঘাত কৰিছিল, সেয়া মানসিক নহয় শাৰীৰিক আঘাত হোৱা হলে তেওঁ একেবাৰে গুৰি হৈ গলহেঁতেন, আৰু যিকোনো মানুহে ইয়াক পাশৱিক বুলি কলেহেঁতেন। 3 নম্বৰ পদ, তোমালোকে 10 বাৰ মোক অপমান কৰিলা, তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা ইয়াতে তোমালোকে লাজ নোপোৱা। ইউবৰ বন্ধুসকলে ইউবক যিমানে কথা কৈছিল সিমানে তেওঁলোকৰ পৰা আঁতৰি গৈছিল। এই ক্ষেত্ৰত তেওঁলোক নিৰ্ভুল নাছিল সঁচা, কিন্তু ইউবো শুদ্ধ নাছিল, কাৰণ ইউবেও নিজকে সিদ্ধ বুলি প্ৰমাণ কৰিব বিচাৰিছিল। কিন্তু ঈশ্বৰৰ দৃষ্টিত ইউবৰ বিবেক আৰু জীৱন কেনেকুৱা তাক প্ৰকাশ কৰি দেখুওৱা হলে ইউবে নিজৰ অৱস্থাটো জানিব পাৰিলেহেঁতেন, তেতিয়া তেওঁ নিজকে ইমান প্ৰতিৰোধ নকৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যবশতঃ আমি আমাৰ নিজৰ প্ৰকৃত অৱস্থাটো প্ৰায়েই দেখা নাপাওঁ। আজি আমি যিসকলে ঈশ্বৰৰ পৰিচৰ্যা কৰাত ব্যস্ত আছো বা পৰিচৰ্যা কৰাৰ বৰ পাইছো, এইটো সঁচাই অতি উত্তম বৰ, কিন্তু একে সময়তে ই বৰ বিপদজনকো, কাৰণ পদে পদে আমি জনসাধাৰণৰ আক্ৰমণ আৰু সমালোচনাৰ লক্ষ্য হওঁ। এই ক্ষেত্ৰত আমি নিজকে প্ৰতিৰোধ কৰিবলৈ তৰ্ক বিতৰ্কত লিপ্ত হ'মনে? নহয়, তেনে তৰ্ক বিতৰ্কই কাৰো মুখ বন্ধ কৰিব নোৱাৰে আৰু বিৰোধীসকলৰ অন্তৰত বিশ্বাস জন্মাবও নোৱাৰে। তাকে নকৰি আমি নিজকে ঈশ্বৰৰ হাতত শুধাই দি পবিত্ৰ আত্মাৰ দ্বাৰা চালিত হ'ব লাগে। গতিকে আমি ভাবো যে ইউবেও তেওঁৰ বন্ধুসকলৰ লগত তৰ্ক বিতৰ্কত লিপ্ত নহৈ তেওঁলোকৰ কথাবোৰ মনোযোগেৰে শুনি ভালদৰে বিদায় দিব লাগিছিল। এগৰাকী পণ্ডিতে কৈছে যে সময়ে বহু মহান আৰু বিতৰ্কিত লোকক নিৰ্দোষী বুলি প্ৰমাণ কৰিছে। গতিকে আমি ভাবো যে ইউবে তেওঁৰ বন্ধুসকলৰ আগত নিজকে সিদ্ধ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰা হলেই তেওঁ ভাল হলহেঁতেন আৰু ইমান আক্ৰমণৰ সন্মুখীন হয়তো তেওঁ হ'ব লগা নহলহেঁতেন। 4 নম্বৰ পদ, বাস্তৱিকে মই যদি ভুল কৰিলো তেন্তে মোৰ সেই ভুল মোতে আছে। ইউবে তেওঁৰ নিজৰ ভুলৰ বিষয়ে কোনেও একো ক'ব নোৱাৰে বুলি কৈছে আৰু বন্ধুসকলেও তেওঁৰ কোনো ভুল আঙুলিয়াই দিব পৰা নাছিল। কিন্তু আমি মানুহবিলাক স্বাভাৱিকতে নিজৰ ভুলৰ প্ৰতি অন্ধ, নিজৰ ভুল আমি নিজে নেদেখো। 6 নম্বৰ পদৰ পৰা 11 নম্বৰ পদ পঢ়িছো, তেন্তে তোমালোকে জানিবা যে ঈশ্বৰেহে মোৰ অন্যায় কৰিছে আৰু তেওঁৰ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে। চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰো কিন্তু কোনেও নুশুনে, মই উপকাৰ পাবলৈ কাটাৰুক্তি কৰোঁ কিন্তু সুধবিচাৰ নাই, মই পাৰ হ'ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে আৰু মোৰ পথ আন্ধাৰ কৰিছে। তেওঁ মোৰ গৌৰৱৰূপ বস্ত্ৰ শুলুকাই নিলে আৰু মোৰ মূৰৰ কীৰ্তি দূৰ কৰিলে। তেওঁ মোৰ চাৰিওফালে ভাঙি ছিঙি পেলোৱাত মই বিনষ্ট হলো, তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে, তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে আৰু তেওঁ মোকো তেওঁৰ শত্ৰুবোৰৰ মাজৰ এজন বুলি মানিছে। ইউবে কৈছে যে ঈশ্বৰে তেওঁক ইমান কঠোৰ দণ্ডেৰে দণ্ডিত কৰিছে, কিন্তু তাৰ নিশ্চয় এটা কাৰণ আছে। সেই কাৰণটো ইউবে অৱশ্যে নাজানে, কিন্তু তেওঁৰ বন্ধুসকলে যিটো ব্যাখ্যা দাঙি ধৰিছে সেইটো অৱশ্যে সঁচা নহয়। 23 আৰু 24 পদ পঢ়িছো, শুনিবচোন, অহ মোৰ কথাবোৰ লিখা হোৱা হলে, অহ সেইবোৰ পুথিত তোলা হোৱা হলে, অহ সেইবোৰ লোহাৰ লিখনিৰে শিলত লিখি সিহ ঢালি চিৰকাললৈকে ৰখা হোৱা হলে কেনে ভাল আছিল। ইয়াত ইউবে ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁৰ জীৱনী আৰু কথাবোৰ তেওঁৰ কোনো ঘোৰ শত্ৰু এজনৰ দ্বাৰাই যদি লিখা হোৱা হলে কিমান ভাল হলহেঁতেন। আপুনিও আপোনাৰ জীৱনী এখন ঘোৰ শত্ৰুৰ দ্বাৰা লিখিত হোৱাটো ইচ্ছা কৰেনে? আমি ভাবো আপুনি নকৰে, কিন্তু কোনো বন্ধুৱে যদি লিখে তেন্তে অৱশ্যে সেয়া বেলেগ কথা। কিন্তু মোৰ জীৱনী হলে ঈশ্বৰৰ কিতাপত লিখা আছে, সেইটোৱেই মোৰ বাবে যথেষ্ট। যি কি নহওক, ইউবৰ বন্ধুসকলে তেওঁক একেবাৰে শেষ কৰি দিবৰ ইচ্ছা কৰিছিল যদিও এয়া প্ৰকৃততে ছয়তানৰহে প্ৰচেষ্টা আছিল। ইউবে নম্ৰ নহৈ নিজকে সিদ্ধ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থকা কাৰণে ছয়তানে তেওঁক বগৰাব পৰা বুলি ভাবিছিল যদিও ইউব এতিয়াও অটল গহ্বৰত পৰি যোৱা নাই। ঈশ্বৰৰ ওপৰত তেওঁৰ এতিয়াও বিশ্বাস আছে আৰু সেই বিশ্বাসৰ কথা এতিয়া প্ৰকাশ কৰা আমি দেখিবলৈ পাম। বিশ্বাসৰ ক্ষেত্ৰত এই উক্তিটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াক কওঁতাজন হ'ল ইউব নিজেই আৰু সেই সময়ত তেওঁ এজন মৃত্যুৰ মুখত উপনীত হোৱা অতি ৰোগীয়া মানুহ আছিল। তেওঁ ইতিমধ্যে সকলোকে হেৰুৱাইছে আৰু নিজৰ মানুহেও তেওঁক চিনি নোপোৱা হৈছে। এই অৱস্থাটো তেওঁ এনেদৰে কৈছিল, কিন্তু মই হলে জানো মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ'ব আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম। মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৰে নহয় মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। হাবিয়াস কৰোতে কৰোতে মোৰ অন্তৰত মোৰ হৃদয় ক্ষীণ হৈ গৈছে। ইয়ুব মৰিব বিচাৰিছিল সঁচা, কিন্তু তেওঁ একেবাৰে নিঃশেষ হৈ অস্তিত্ব হেৰাই পেলোৱা কথাটো কোৱা নাছিল। বৰং তেওঁ কৈছিল যে মৃত্যুৰ পাছত তেওঁৰ গেলি পচি যাব সেই দেহ, কিন্তু তথাপিতো তেওঁ পুনৰ উত্থিত হ'ব, সোঁশৰীৰে ঈশ্বৰক দেখা পাব। তাৰমানে তেওঁ পুনৰুত্থানত বিশ্বাস কৰিছিল। এৰা প্ৰিয় শ্ৰোতা, মৃত্যুৰ পাছত আমাৰ মাটিৰ দেহাটো মাটিৰ লগত মিলি যাব, কিন্তু খ্ৰীষ্টত বিশ্বাসকাৰী লোকৰ আত্মা হলে খ্ৰীষ্টৰ লগত থাকিবলৈ যাব। কি সুন্দৰ কথা! 29 নম্বৰ পদ, তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা, কিয়নো ন্যায় বিচাৰ যে এটা আছে, ইয়াক তোমালোকে জানিবৰ নিমিত্তে ক্ৰোধৰ দ্বাৰাই তৰোৱালৰ দণ্ড ঘটে। ইয়ুবে তেওঁৰ বন্ধুসকলক কৈছে যে তেওঁলোকে যিবোৰ কথা কৈছে তাৰ বাবে ঈশ্বৰক সুধবিচাৰলৈ তেওঁলোকে ভয় নকৰেনে? তাৰমানে বন্ধুসকলৰ ইমান সকীয়নিৰ পাছতো ইয়ুবে তেওঁৰ বিশ্বাসত থিৰে আছে। তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ উদ্ধাৰকৰ্তা আহি আছে আৰু তেওঁক উদ্ধাৰ কৰিব। আজি অৱশ্যে উদ্ধাৰকৰ্তা আহিবলৈ বাকী থকা নাই, কাৰণ 2000 বছৰ আগেয়েই তেওঁৰ আৱিৰ্ভাৱ হ'ল, আৰু তেওঁ হ'ল স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। আপুনি বাৰু তেওঁক বিশ্বাস কৰেনে? প্ৰিয় শ্ৰোতা, এতিয়া আমি 20 নম্বৰ অধ্যায়ৰ পৰা চাওঁ। ইয়াৰ মূল বিষয় হ'ল চুফৰৰ দ্বিতীয় বক্তৃতা। 1-3 পদ পঢ়িছো। তেতিয়া নামাখিয়া চুফৰে পুনৰাই উত্তৰ কৰি ক'লে, মোৰ ভাৱনাই মোৰ অন্তৰত থকা অধৈৰ্যৰ কাৰণে উত্তৰ দিবলৈ মোক উদগাইছে। মোক লাজ দিয়া উপদেশ মই শুনিলো, তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে। ইয়াত আমি দেখা পাওঁ যে চুফৰে এজন ৰাজনীতিকৰ দৰে কথা ক'বলৈ লৈছে, কাৰণ ৰাজনীতিত মানুহে সদায় নিজকে বিৰোধীজনতকৈ বেছি যোগ্য বুলি দাবী কৰে। নৈতিকতা আৰু সততাৰ অভাৱ যে তেওঁৰ আছে সেই কথা কেতিয়াও স্বীকাৰ নকৰে। চুফৰেও কৰা নাছিল, বৰং কৈছিল, চিৰন্তন সত্যৰ ওপৰত ভিত্তি কৰি মই প্ৰমাণ কৰিম যে ইয়ুব শাস্তিৰ বাবে যোগ্য। এই চিৰন্তন সত্যটো কি, এই বিষয়ে 4-5 নম্বৰ পদত পঢ়িছো, শুনকচোন। কালৰ আৰম্ভৰে পৰা পৃথিৱীত মনুষ্যক স্থাপন কৰাৰে পৰা দুষ্টবোৰৰ জয়ধ্বনি যে অলপকলীয়া আৰু অধৰ্মীৰ আনন্দ যে ক্ষন্তেকীয়া, ইয়াক তুমি নাজাননে? এইটোৱেই হ'ল চিৰন্তন সত্যৰ উক্তি। এই উক্তিমতে দুষ্টৰ সুখ আনন্দ ক্ষন্তেকীয়া, কিন্তু বাস্তৱ ক্ষেত্ৰত আমি অৱশ্যে ইয়াৰ ওলোটাটো কেতিয়াবা দেখিবলৈ পাওঁ, নহয়নে বাৰু? বহুতো দুষ্ট লোকে তেওঁলোকৰ উপচয়ৰ জীৱন কটাইছে, অৱশ্যে অৱশেষত তেওঁলোক সুধবিচাৰৰ সন্মুখীন হ'ব। 6-7 নম্বৰ পদ, যদি তাৰ মহাত্মাই আকাশ পায়গৈ আৰু তাৰ মূৰ মেঘত লাগে, তথাপি সি নিজ বিস্তাৰ দৰে চিৰকাললৈকে নষ্ট হ'ব। যিবিলাকে তাক দেখিছিল তেওঁবিলাকে সুধিব, সি ক'ত আছে? ইয়াত চুফৰে অৱশ্যে সঁচা কথাই কৈছে। দুষ্ট লোকৰ গৌৰৱ আৰু ঐশ্বৰ্যই আকাশ চুব পাৰে, কিন্তু তাৰ শেষ গতি হৈছে ধ্বংস। আজিলৈকে পৃথিৱীত বহু কুখ্যাত লোকৰ আৱিৰ্ভাৱ হৈছে, কিন্তু আজি আমি কিমানৰ নাম জানো? 8-10 নম্বৰ পদলৈকে পঢ়িছো। সি সামাজিকৰ দৰে উৰি যাব আৰু তাক পোৱা নাযাব, এনেকি ৰাতি কালৰ দৰ্শনৰ দৰে সি লুপ্ত হ'ব। যি চকুৱে তাক দেখিছিল সেই চকুৱে তাক আৰু নেদেখিব, তাৰ নিবাসৰ ঠায়ে তাক আৰু দেখা নাপাব। তাৰ সন্তানবিলাকে দৰিদ্ৰবিলাকৰ পৰা অনুগ্ৰহ বিচাৰিছে আৰু তাৰ নিজ হাতে তাৰ ধন সম্পত্তি উভতাই দিব। প্ৰিয় শ্ৰোতা, সঁচা কথা ক'বলৈ গ'লে ঈশ্বৰৰ বিশ্বব্ৰহ্মাণ্ডত মানুহেই হ'ল আটাইতকৈ বিফল প্ৰাণী। অৱশ্যে সকলো ক্ষেত্ৰতে নহয়, কিন্তু চিন্তা কৰকচোন মানুহৰ জীৱনটো কিমান চুটি। তেওঁলোকে গণনা কৰিব পাৰে শিলবিলাকৰ বয়স কিমান, পৃথিৱীখনৰ বয়স কিমান, ইত্যাদি ইত্যাদি, কিন্তু মানুহৰ আয়ুস কিমান? এই আয়ুসেই যদি জীৱনৰ সকলো হয়, মানুহৰ যদি চিৰস্থায়ী ভৱিষ্যত এটি নাই, তেন্তে মানুহ কিমান দুৰ্ভগীয়া। মানুহৰ জীৱনটো সপোনৰ দৰে একেবাৰে চমু। এইখিনিতে এটা কথা কওঁ, শুনিবচোন। এবাৰ দুজন খ্ৰীষ্টিয়ান লোকে চিৰস্থায়ী জীৱনৰ বিষয়ে কথা পাতি আছিল। তাৰে এজনে ক'লে, আমি যিহেতু মৃত্যুৰ পাছত স্বৰ্গলৈ যাম আৰু তাত ঈশ্বৰক লগ পাম, তেতিয়া যদি আমি গম পাওঁ যে স্বৰ্গৰাজ্য পাবলৈ খ্ৰীষ্টীয় জীৱনৰ কোনো প্ৰয়োজন নাই, বৰং খ্ৰীষ্টীয় লোক নোহোৱাকৈও স্বৰ্গৰাজ্য পাব পাৰোঁ, তেন্তে আমাৰ ইমান কষ্ট অনৰ্থক নহয়নে? তেতিয়া আনজনে উত্তৰ দি ক'লে, নাই, কেতিয়াও অনৰ্থক নহয়, কাৰণ আমি পাবলৈ ইচ্ছা কৰা চিৰস্থায়ী জীৱন যে আমি পাম, তাৰ নিশ্চয়তা ঈশ্বৰে আমাৰ হৃদয়ত লিখি দিছে, আৰু এই নিশ্চয়তা আমি খ্ৰীষ্টীয় বিশ্বাসৰ যোগেদিয়েই পাইছো। গতিকে খ্ৰীষ্টীয় জীৱন অনৰ্থক নহয়। এই চিৰস্থায়ী জীৱনত যদি আমি স্বৰ্গত ঈশ্বৰৰ সৈতে থাকিবলৈ পাম, তেন্তে সেয়াই হৈছে অনন্ত জীৱন। যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি আমি অনন্ত জীৱন পাব পাৰোঁ। 19-22 সি দৰিদ্ৰবিলাকক উপদ্ৰৱ আৰু ত্যাগ কৰিলে, এই হেতুকে যি ঘৰ সি কাঢ়ি ললে সেই ঘৰ সি সাজি এটাব নোৱাৰিব, তাৰ পেটৰ কেতিয়াও তৃপ্তি নহয়। এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব, সি গ্ৰাস নকৰা একোৱেই বাকী নাই। এইকাৰণে তাৰ মংগল চিৰকলীয়া নহ'ব, তাৰ বস্তু বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব, দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব। ইয়াত চুফৰে কৈছে যে ইয়ুবৰ দৰে দুষ্ট মানুহ এজন প্ৰজ্বালক তেলৰ নিচিনা যি জুইত পোৰা যায়, তেওঁৰ দুষ্টতা মৰুভূমিৰ প্ৰবঞ্চক মৰীচিকাৰ নিচিনা যি নিমিষতে অন্তৰ্ধান হয়, তেওঁৰ দুষ্টতা মৌ মিঠা কথাৰ নিচিনা যি জিভাৰ তলত লুকাই থাকে, তেওঁ আহাৰ খাওঁতে খায় কিন্তু ঈশ্বৰে তাক বুটিয়াই বাহিৰ হবলৈ দিয়ে, দুষ্টই নিজৰ দুষ্টতাৰ ফল নিজে ভোগ কৰে। 23-24 সি নিজ পেট ভৰাবলৈ ধৰোঁতেই ঈশ্বৰে তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি পেলাব আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব, সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব কিন্তু পিতলৰ ধনুৰ্বাণে তাক সৰকাই পেলাব। দুষ্ট লোকৰ লোভৰ পৰা একো বাচি থাকিব নোৱাৰে, সি সকলোকে গ্ৰাস কৰিবলৈ বিচাৰে যদিও অৱশেষত সি নিজে দৰিদ্ৰত পৰিণত হয়। তাতকৈ ভয়ানক কথা হ'ল যে ঈশ্বৰৰ ক্ৰোধৰ অগ্নি দুষ্ট লোকৰ ওপৰত পৰে। 25-28 সি বান টানিলে সেয়ে তাৰ গাৰ পৰা ওলাই আহে, এনেকি তাৰ তীৰ বিৰোৱা আগ তাৰ পিত্তৰ পৰা বাহিৰ হয়, তাতে মৰণৰ ভয় তাক আক্ৰমণ কৰে, তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুই এটাক গ্ৰাস কৰিব, সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভস্ম কৰিব, আকাশমণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব, তাৰ ঘৰৰ সম্পত্তি উৰি যাব, ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধলা পানীয়ে উটাই নিব। ইয়ুবৰ দৰে দুষ্ট লোক জ্বলন্ত অগ্নিশিখাত পৰিণত হ'ব আৰু তেওঁৰ সকলো সম্পত্তি জুয়ে পুৰিব, সেই জুইৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাই, এইবুলি ইয়াত কোৱা হৈছে। 29 পঢ়িছো, দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে আৰু এয়েই ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ। চুফৰৰ অভিযোগ আছিল যে ইয়ুব এজন দুষ্ট মানুহ, কিন্তু ইয়ুবৰ দৰে ভগ্ন অৱস্থাত থকা মানুহ এজনৰ কাৰণে এনে কথা বৰ বেদনাদায়ক, কিন্তু সেই সকলো যে ঈশ্বৰৰ বিশেষ আঁচনিমতেহে ঘটিছিল সেই কথা তেওঁলোক কোনেও গম পোৱা নাছিল। আজিলৈ আমি ইমানতে সামৰিছো, পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে মেলানি মাগিছো। ঈশ্বৰ আপোনাৰ সহায় হওক, আমেন।
ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰোঁ আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো গোলাঘাট জিলাৰ শ্ৰোতা মান্না কেৰকেটাৰ অনুৰোধত প্ৰেমিংচন মিল্লিকৰ কণ্ঠৰ এই গীতটো।
মনেৰে তুমি ভাবিছানে কোনো নাই কুতুমৰ কতো নাই জগতৰ যীশুৰ বাদে কোনো নাই। মনেৰে তুমি ভাবিছানে কোনো নাই কুতুমৰ কতো নাই জগতৰ যীশুৰ বাদে কোনো নাই।
এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে টেলিফোনত 99540426275 নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাবচোন।
তেজৰ তানে
নারাখে কাকু প্রেমর ভাষা নুবুঝে কোনো নুশুনে কোনো ইয়ার কান্দু নুবুঝে সকুলোর কোনো এমূল কাহ তোমার যিশুর বাদে কোনো নাই লাগে যদি অহারে ভরা পরিপূর্ণ জীবন কথা যিশু তেজে দিয়ে পূর্ণতা যিশুর কথায় সকলো মুছে যিশুর বাদে কোনো নাই তোমার কাহ মনেরে তুমি ভাবিছানে কোনো নাই কুতুমৰ কতো নাই জগতৰ যিশুৰ বাদে কোনো নাই কোনো
গীতটি শুনি কেনে পালে গীতটিৰ কথা আৰু সুৰত আপোনালৈ কিবা আশীৰ্বাদ আছিলনে এই আশীৰ্বাদৰ বিষয়ে আমাৰ মোবাইল 9954046275 নম্বৰত SMS কৰি জনাওকচোন
যিশুৰ প্ৰেম আৰু ত্যাগৰ কথাবোৰে যাতে আপোনাক আশীৰ্বাদ কৰে এই আমাৰ প্ৰাৰ্থনা
ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে কৰ্নেলিয়াছ বসুমতাৰীয়ে গীতটো অনুৰোধ কৰিছে গোৱালপাৰা জিলাৰ শ্ৰোতা অশ্বিনী খাকলাৰী
তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাব দিলোৱা
আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275
প্ৰিয় শ্ৰোতা আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক ধন্যবাদ
জীৱন বাট ইমান নিৰাশা মাথো দুখেৰে ভৰা প্ৰতি ক্ষণে মই ইমান অসহায় যেন অকলশৰীয়া আশাৰ প্ৰতি হে মোৰ জীৱা মোৰ দৃষ্টি কৰা আশাৰ প্ৰতি হে মোৰ জীৱা মোৰ দৃষ্টি কৰা কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক পাব দিলোৱা মোৰে জীৱন আজি সপিলো যিশু তোমাৰে কাষ প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণ চলিম তোমাৰে পথ মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া